হেল্ল'
দীপিমণি গগৈ।
হয়, কোনে কৈছে?
মোৰ নাম অভিনৱ বৰঠাকুৰ। তুমি কোন কেইটা ডাইমেনশ্যনত আছা? এক্স, ৱাই, জি, বাওঁফালে, সোঁফালে, ওপৰলে, কেইটা ডাইমেনশ্যনত তুমি আছা? মই সুধিছো তুমি কেইটা ডাইমেনশ্যনত আছা? তুমি বাওঁফালে, সোঁফালে, ওপৰলে, তুমি যে লিখিছা নহয়, কিবা কিবি লিখিছা নহয়, তোমালোকে এই যে লিখা সেইবিলাক পাব্লিছ কেনেকে হয়, মই তাকে বুজিব চেষ্টা কৰি আছো। অ, তুমি লিখা বস্তুটো পাব্লিছ কেনেকে হৈছে, সেইটোতো ডাঙৰ কথা। তুমি কেনেকে সেইটো চলাই আছা, এই খেলটো মই বুজিব বিচাৰিছো। দীপিমণি গগৈ, ঘোঁৰাকোৱা আহোমৰ জাত, ঘোঁৰাকোৱা আহোমৰ জাতে কেনেকে, এই ঘোঁৰাকোৱা আহোমৰ জাতে কেনেকে পাব্লিছিং কৰে, মই তাকে বুজিব চেষ্টা কৰি আছো। তুমি ঘোঁৰাকোৱা আহোমৰ জাত হয় নহয়, কোৱাচোন, তুমি আহোম গগৈ, ঘোঁৰাকোৱা আহোমৰ জাত, অত তত লিখি কেনেকে তহঁতে উঠাই আছ, তহঁতৰ লিখনি কেনেকে পাব্লিছিং হয়, আৰু মোৰ কথা, মোৰ পাব্লিছিং কিয় নহয়, কিয় নহয় বে? দীপিমণি গগৈ, গইঠা, 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 পৃথিৱীখন গোলক হয় নহয়, ঘূৰি আছে নাই 1000 মাইল প্ৰতি ঘণ্টাত আছেনে? এটা কাম কৰ, তই তহঁতৰ ঘৰৰ ওচৰত এটা পুলিচ থানা আছে নহয়, পুলিচ থানা যাই পেলাই কবি অভিনৱ বৰঠাকুৰে এইখিনি কথা কৈছে আৰু ৰেকৰ্ডিঙো কৰিছে আৰু এইখিনি পাব্লিছো কৰিছে। দীপিমণি গগৈ, ঘোঁৰাকোৱা আহোমৰ জাত, অ হেল, হে নৰক, মুখেত ফোনটো উঠাবি আৰু কি কবি জানা, অ হেল, হে নৰক, কবিনে? তই বৰদেউতাটো আহিছো, এটা বৰঠা কুকুৰ, বুজিছ, মোৰ নাম অভিনৱ বৰঠাকুৰ, নহয় বৰঠা কুকুৰ, বুজিছ, মই ভুকু, ভুকি আছো কেলা, মই ভুকি আছো, আছো নাই ভুকি কেলা, নাকত পিন্ধিছ কাপোৰ।